এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে নতুন আশা আৰু সম্ভাৱনালৈ ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন, নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী জনসাধাৰণক শুভেচ্ছা। ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেল, ৰাজ্যত জনমৰিয়াই 159,185 টকালৈ বৃদ্ধি, খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু 4খন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছেৰে ক্ৰীড়াপ্ৰেমীৰ বাবে 2026 বৰ্ষ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা। এতিয়া শুনক বিতং বাতৰি। ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন, নতুন আশা আৰু সম্ভাৱনালৈ সময়ৰ গণনাত পুনৰ এটা নতুন বছৰ আৰম্ভ হ'ল। পুৰণি বছৰটোৱে কঢ়িয়াই অনা সুখ দুখ প্ৰত্যাহ্বান অতিক্ৰমি জনসাধাৰণে নতুন বছৰত নিজক প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলাব। নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে নৱবৰ্ষ উপলক্ষে দিয়া এটা বাৰ্তাত 2026 বৰ্ষই সকলোৰে বাবে সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই অনাৰ লগতে সমাজত সুখ শান্তি অক্ষুণ্ণ থাকিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নৱবৰ্ষ উপলক্ষে দিয়া এটা শুভেচ্ছা বাণীত সকলোৰে জীৱনলৈ নতুন বছৰে প্ৰগতি তথা সমৃদ্ধিৰ সুযোগ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে অসমৰ প্ৰাকৃতিক সম্পদ, বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নতুন বছৰত সকলোকে যত্নপৰ হবলৈ আহ্বান জনায়। এটা বিবৃতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নৱবৰ্ষই অসমবাসীলৈ নতুন আশা আৰু নৱচেতনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। নৱবৰ্ষৰ আজি পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ আৰু আন আন ধৰ্মীয় স্থানসমূহত ভক্তসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। নৱবৰ্ষ উপলক্ষে প্ৰায়বোৰ ঠাইতে আজি বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বছৰৰ পহিলা দিনটোত বনভোজস্থলীসমূহতো পুৱাৰে পৰা জনসাধাৰণৰ সমাগম পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, টেঘেৰীয়া, পানীখাইটি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতে বহু লোকে বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হৈছে। বৰপেটা জিলাৰ বাঘপৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হৈছে। নৱবৰ্ষৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবি বিলৰ পাৰত আজিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে ষোড়শ চান্দুবি মহোৎসৱ অনুষ্ঠিত হৈছে। আজি পুৱা 8 বজাত এই মহোৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। প্ৰতি বছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেলত ৰাজ্যৰ বছৰটোৰ খতিয়ান দিয়ে আৰু নতুন বছৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। 2000ৰ পৰা 2005 চনলৈ 45% বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশৰ হাৰ সৰ্বাধিক বুলি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ জনমৰি আয় 159,185 টকালৈ বৃদ্ধি পাইছে, অৰ্থাৎ জনমৰি আয় 54% বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজহো 53% হাৰত বৃদ্ধি পাইছে। ড০ শৰ্মাই কয় যে বিত্তীয় ব্যৱস্থাপনাৰ দিশৰ পৰা অসম সুস্থিৰ ৰাজ্যৰূপে পৰিগণিত হৈছে।
3,371 টকা প্ৰতি জনমৰি আয় আছিলে। 5 বছৰ পিছত আমাৰ প্ৰতিজন ব্যক্তিৰে উপাৰ্জন 159,185 টকালৈকে বৃদ্ধি পাইছে। তাৰমানে এতিয়া আমাৰ অসমৰ প্ৰতি ব্যক্তিৰে উপাৰ্জন 160,000 টকাৰ ওচৰা ওচৰি গৈ আমি পাব পাৰিছো। এণ্ড দিছ ইজ এগেইন এ গ্ৰ'থ অফ 54%। আমাৰ ৰাজ্যৰ ৰাজহো যোৱা 5 বছৰত গ্ৰ'থ হৈছে এট এ ৰেট অফ 53%। তাৰমানে যোৱা 5টা বছৰত আমি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হ'ব পাৰিছো। পাৰ কেপিটা ইনকাম বাঢ়িছে, ৰাজ্যৰ ৰাজহ বাঢ়িছে আৰু আজি অসমে এক সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ ফালৰ পৰা এখন সুস্থিৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষীয়ে অভিযোগনামা দাখিলৰ ক্ষেত্ৰতো কৃতিত্ব অৰ্জন কৰিছে। অভিযোগনামা দাখিল কৰা গোচৰৰ হাৰ 81% আৰু 2021ত আদালতৰ শাস্তি প্ৰদানৰ হাৰ 6% আছিল বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব বুলি নতুন আলাপত ঘোষণা কৰে। ভ্ৰমণকালত শ্ৰীমোদীয়ে কোকৰাঝাৰৰ পৰা গেলেফুলৈ নতুন ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব বুলি তেওঁ প্ৰকাশ কৰে। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি নৱম দিনা গ্ৰন্থপ্ৰেমীৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। আজি বছৰৰ প্ৰথম দিন হোৱা হেতুকে প্ৰতি বছৰৰ দৰে বহু গ্ৰন্থপ্ৰেমীয়ে নিজৰ পচন্দৰ কিতাপখন ক্ৰয় কৰাৰ বাবে গ্ৰন্থমেলাথলীত উপস্থিত হ'ব। আজি বিয়লি আঢ়ৈ বজাত গ্ৰন্থমেলাথলীত গল্পগাথা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰিব। অনুষ্ঠানটি বিশিষ্ট গল্পকাৰ কবি অতনু ভট্টাচাৰ্যই পৰিচালনা কৰিব। বিয়লি পাঁচ বজাৰ পৰা আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা 11 জানুৱাৰীত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন 24 গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে গণতান্ত্ৰিক প্ৰতিবাদ কৰি আহিছে। শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ ৰংমহললৈ স্থানান্তৰৰ চৰকাৰৰ প্ৰস্তাৱ সন্দৰ্ভত বাৰ এছ'চিয়েচনৰ সদস্য অধিবক্তাসকলৰ মাজত গণভোট অনুষ্ঠিত হৈছিল। এই ব্যৱস্থা অনুসৰি উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিৰোধিতা কৰি 1164 গৰাকী অধিবক্তাই ভোটদান কৰাৰ বিপৰীতে স্থানান্তৰ কৰাৰ সপক্ষে 154 জন অধিবক্তাই ভোট দিছিল। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 মৰিগাঁও জিলাৰ স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ মৰিগাঁও জিলাৰ সংবাদদাতা ডালিম ফুকনে। অনুষ্ঠানটি নিশা 9:15 প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। নতুন সংকল্পৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়া জগতো সাজু হৈছে। 2026 বৰ্ষটো ক্ৰীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় হ'ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে 4খন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। 4 বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ'ব। 48খন দেশৰ অংশগ্ৰহণেৰে হ'বলগীয়া এইবাৰৰ বিশ্বকাপ ফুটবল ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতাৰূপে পৰিগণিত হ'ব। 11 জুনৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখন 19 জুলাইত সামৰণি পৰিব। ইপিনে ক্ৰিকেট জগততো এই বছৰ 19 অনূৰ্ধ বিশ্বকাপ, পুৰুষৰ টি20 বিশ্বকাপ আৰু মহিলা টি20 বিশ্বকাপ অনুষ্ঠিত হ'ব। অহা 15 জানুৱাৰীৰ পৰা জিম্বাবৱে আৰু নামিবিয়াত 19 অনূৰ্ধ বিশ্বকাপ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত সামৰণিৰ পাছতে 7 ফেব্ৰুৱাৰীত ভাৰত আৰু শ্ৰীলংকাত পুৰুষৰ টি20 বিশ্বকাপ আৰম্ভ হ'ব। একেদৰে 12 জুনৰ পৰা 5 জুলাইলৈ ইংলেণ্ড আৰু ৱেলছত মহিলা টি20 বিশ্বকাপ অনুষ্ঠিত হ'ব। আনহাতে ক্ৰীড়াপ্ৰেমী কমনৱেলথ গেমছ আৰু এছিয়ান গেমছেও এইবাৰ বিপুল আমোদ যোগাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নতুন আশা আৰু সম্ভাৱনালৈ ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন। নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী জনসাধাৰণক শুভেচ্ছা। ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেল। খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু 4খন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছেৰে ক্ৰীড়াপ্ৰেমীৰ বাবে 2026 বৰ্ষ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।